প্ৰকাশিত বাক্য অধ্যায় পাঁচ। পাছে সেই সিংহাসনত বহি থকা জনাৰ সোঁহাতত ভিতৰে বাহিৰে লিখা আৰু সাতোটা চাবেৰে চাপ মৰা এটা পুথিৰ নুৰা দেখিলো, আৰু মই এজন বলৱান দূত দেখিলো। তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে,
সেই নুৰাটো খুলিবলৈ আৰু তাৰ চাপবোৰ মেলিবলৈ যোগ্য কোন?
কিন্তু স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত সেই নুৰা মেলিব পৰা বা তাক চাব পৰা কোনো নাছিল। তাতে সেই নুৰাটো মেলিবৰ বা তাক চাবৰ যোগ্য কাকো নোপোৱা দেখি মই অনেক ক্ৰন্দন কৰি আছিলো। তেতিয়া সেই বৃদ্ধ লোকৰ এজনে মোক কলে,
তুমি ক্ৰন্দন নকৰিবা, চোৱা, যিজনা যিহুদা ফৈদৰ সিংহ আৰু দায়ুদৰ মূলস্বৰূপ, তেওঁ সেই নুৰা আৰু সাতোটা চাপ মেলিবলৈ জয়যুক্ত হল।
আৰু মই সেই সিংহাসন আৰু চাৰিৰ প্ৰাণীৰ মাজত আৰু সেই বৃদ্ধ লোকৰ মাজতো হত হোৱাৰ নিচিনা এটা মেৰ পোৱালি থিয় হৈ থকা দেখিলো। তেওঁৰ সাতোটা শিং আৰু সাতোটা চকু আছিল, আৰু সেই চকু গোটেইখন পৃথিৱীলৈ পঠোৱা ঈশ্বৰৰ সাত আত্মা। তেওঁ আহি সিংহাসনত বহি থকা জনাৰ সোঁহাতৰ পৰা সেই নুৰাটো ল'লে। তাক ললত সেই চাৰি প্ৰাণী আৰু চৌব্বিছজন বৃদ্ধ লোক মেৰ পোৱালিৰ সাক্ষাতে পৰিল। তেওঁবিলাকৰ হাতত গায়পতি বীণা আৰু পবিত্ৰ লোকবিলাকৰ প্ৰাৰ্থনাস্বৰূপ সুগন্ধি টোপেৰে পৰিপূৰ্ণ সোণৰ বাতি আছিল, আৰু তেওঁবিলাকে এটি নতুন গীত গান কৰিলে।
নুৰাটো ল'বলৈ আৰু তাৰ চাপ মেলিবলৈ তুমিহে যোগ্য, কিয়নো তুমি হত হলা আৰু সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশ্যে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলা, আৰু আমাৰ ঈশ্বৰৰ উদ্দেশ্যে তেওঁবিলাকক ৰাজ্যস্বৰূপ আৰু পুৰোহিত পাতিলা, তাতে তেওঁবিলাকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰিব।
পাছে মই চাওঁতে চাওঁতে সেই সিংহাসনৰ প্ৰাণীবিলাকৰ আৰু বৃদ্ধ লোকসকলৰ চাৰিওফালে অনেক স্বৰ্গদূতৰ মাত শুনিলো। আৰু হাজাৰ গুণ হাজাৰ আছিল। তেওঁবিলাকে বৰ মাতেৰে কলে,
আৰু
স্বৰ্গত, পৃথিৱী, পৃথিৱীৰ তলত আৰু সাগৰত যি সকলো সৃষ্ট বস্তু, সেই সকলোৰে মাজত যি যি আছে, সকলোৱে এই কথা কোৱা।
সিংহাসনত বহি থকা জনা আৰু মেৰ পোৱালীৰ ধন্যবাদ, মৰ্যাদা, মহিমা আৰু পৰাক্ৰম সদা সৰ্বদাই হওক।
আৰু সেই চাৰি প্ৰাণীয়ে কলে,
আমেন।
আৰু সেই বৃদ্ধ লোকসকলে পৰি প্ৰণিপাত কৰিলে।